এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, মৰিগাঁও, নগাঁও আৰু হোজাই জিলাত আজি আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত প্ৰথম কিস্তি ধনৰাশি বিতৰণ, নগাঁও চহৰত মুখ্যমন্ত্ৰীৰ কেইবাটাও প্ৰকল্প উদ্বোধন, মহাশিৱৰাত্ৰিৰ উপলক্ষে আজি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেৱাদিদেৱ মহাদেৱৰ আৰাধনা আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ নামিবিয়াক জয়ৰ বাবে 200 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। এতিয়া শুনক বিধান বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মৰিগাঁও, নগাঁও আৰু হোজাই জিলাৰ মুঠ 7,964 গৰাকী উদ্যোগীৰ মাজত আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ কৰে। এই উপলক্ষে নগাঁৱৰ নেহৰুবালিত আয়োজিত অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্ত, পীযুষ হাজৰিকা আৰু কৃষ্ণেন্দু পাল উপস্থিত থাকে। আজি মৰিগাঁও জিলাৰ 1,944 গৰাকী, নগাঁও জিলাৰ 4,196 গৰাকী আৰু হোজাই জিলাৰ 1,824 গৰাকী সম্ভাৱ্য উদ্যোগীৰ মাজত ধনৰাশি বিতৰণ কৰা হয়। এই আঁচনিৰ অধীনত সাধাৰণ শাখাৰ 7,923 গৰাকীলৈ 2 লাখ টকাকৈ আৰু বৃত্তিগত শাখাৰ 41 গৰাকীলৈ 5 লাখ টকাকৈ আৰ্থিক সাহায্য আগবঢ়োৱা হৈছে। এই অনুষ্ঠানৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীয়ে কয় যে এই ধনৰাশিয়ে ব্যক্তিগতভাৱে সকলোকে উপকৃত কৰাৰ লগতে ৰাজ্যৰ উদ্যমিতা খণ্ডকো যথেষ্ট সমৃদ্ধ কৰিব। তেওঁ লগতে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম পৰ্যায়ৰ অধীনত পুঁজি লাভ কৰা যোগ্য লোকসকলক অতি শীঘ্ৰে দ্বিতীয় কিস্তিৰ ধন প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে।
নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ হিতাধিকাৰীসকলক আমি চেক বিতৰণ কৰিম। এই আঁচনিৰ অধীনত ৰাজ্যত 72,000 যুৱক যুৱতী উপকৃত হ'ব। আজিৰ অনুষ্ঠানকে লৈ আমি প্ৰায় 37,000 হিতাধিকাৰীৰ মাজত পুঁজি বিতৰণ কৰিম। অহা 6-7 দিনৰ ভিতৰত আমি এই আঁচনিৰ সম্পূৰ্ণ ধন বিতৰণ কৰিবলৈ সক্ষম। মাৰ্চ মাহৰ প্ৰথম সপ্তাহ যিটো আত্মনিৰ্ভৰ অভিযান একত যিসকলে 1 লাখ পাইছিল তেওঁলোকৰ ভিতৰত যোগ্যসকলক আমি দ্বিতীয় কিস্তিৰ 1 লাখ টকাও আগবঢ়াম।
ডক্টৰ শৰ্মাই আজি নগাঁও চহৰত পুনৰ নিৰ্মাণ কৰি উলিওৱা ৰূপকোঁৱৰ চৌক আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ লগতে জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটা পূৰ্ণাবয়ৱ প্ৰতিমূৰ্তি উন্মোচন কৰে। তেওঁ এই প্ৰতিমূৰ্তিটো কেৱল ৰূপকোঁৱৰলৈ শ্ৰদ্ধাঞ্জলি নহয় বৰঞ্চ নগাঁও তথা ৰাজ্যখনৰ চহকী কলা, ঐতিহ্য আৰু গৌৰৱৰ প্ৰতীক বুলি মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে মৰিকলং বিলৰ পাৰত সৌন্দৰ্য বৰ্ধনৰ উদ্দেশ্যে নতুনকৈ নিৰ্মাণ কৰা শ্ৰদ্ধাঞ্জলি উদ্যানখন মুকলি কৰে। নগাঁও চহৰৰ সেউজ পৰিৱেশ সংৰক্ষণৰ জৰিয়তে ৰাজহুৱা অৱসৰ বিনোদনৰ স্থান হিচাপে 25 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে এই উদ্যানখন নিৰ্মাণ কৰি উলিওৱা হৈছে। উদ্যানখনত খোজকঢ়াৰ সুবিধা, যোগাভ্যাসৰ স্থান, নৌকাবিহাৰ, আধুনিক কেফেটেৰিয়া আদিৰ সুবিধা আছে। এই উদ্বোধনী অনুষ্ঠানত নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা, মন্ত্ৰী কেশৱ মহন্ত আৰু পীযুষ হাজৰিকা উপস্থিত থাকে। অসম বিধানসভাৰ বাজেট অধিৱেশন কাইলৈ আৰম্ভ হ'ব। ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ'বলগীয়া বাজেট অধিৱেশন 19 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব। অধিৱেশনৰ দ্বিতীয় দিনা বিধানসভাত 2026-27 বৰ্ষৰ অন্তৰ্বৰ্তী লেখানুদান উত্থাপন কৰা হ'ব। সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত পূৰ্ণাংগ বাজেটৰ সলনি বিত্তমন্ত্ৰী অজন্তা নেওগে লেখানুদান দাখিল কৰিব। বাজেট অধিৱেশনত পৰৱৰ্তী 3 বা 6 মাহ ৰাজ্যখন চলিবৰ বাবে প্ৰয়োজনীয় পুঁজিত মঞ্জুৰি দিয়া হ'ব। কালি দেহাৱসান ঘটা বিশিষ্ট সাহিত্যিক, কবি তথা বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰণ বড়োৰ অন্ত্যেষ্টিক্ৰিয়া আজি বিয়লি গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয়। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে কালি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁৰ দেহাৱসান ঘটে। মৃত্যুৰ সময়ত বড়োৰ বয়স হৈছিল 70 বছৰ। প্ৰয়াত সাহিত্যিকগৰাকীয়ে বড়োৰ লগতে অসমীয়া ভাষাতো সাহিত্য চৰ্চা কৰিছিল। তেওঁ দুবাৰকৈ বড়ো সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰিছিল। আপোনালোকে বিয়লিৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। মহাশিৱৰাত্ৰিৰ উপলক্ষে আজি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেৱাদিদেৱ মহাদেৱৰ আৰাধনা কৰা হৈছে। গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানৰ শিৱ মন্দিৰসমূহত আজি পুৱাৰে পৰা ভক্তৰ দীঘলীয়া শাৰী দেখা গৈছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত থকা শিৱ মন্দিৰসমূহত আজি পুৱাৰে পৰা বন্তি, ধূপধূনা আৰু নৈবেদ্যৰে দেৱাদিদেৱ মহাদেৱৰ আৰাধনা কৰা হয়। ঐতিহাসিক শ্ৰীশ্ৰী লংকেশ্বৰ ধামত আজি শিৱ চতুৰ্দশী তিথিৰ সৈতে সংগতি ৰাখি মহাশিৱৰাত্ৰি পূজা আৰু মহামেলা উৎসৱৰ আয়োজন কৰা হৈছে। পামহীৰ ভীমাশংকৰ মন্দিৰতো আজি পুৱাৰে পৰা বিৰদি বাট নোপোৱা পৰিৱেশৰ সৃষ্টি হৈছে। একেদৰে সোমনাথ মন্দিৰ, শুক্ৰেশ্বৰ দেৱালয়, বশিষ্ঠধাম আদিতো বহু ভক্তৰ সমাগম হৈছে। গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত শিৱ পূজাৰ আয়োজন কৰা হৈছে। জিলাখনৰ শোলমাৰীত নৱনিৰ্মিত শিৱ মন্দিৰত 4 দিনীয়াকৈ শিৱ পূজা পালন কৰা হৈছে। ঐতিহাসিক পাগলাৰটেক শিৱ মন্দিৰত কালিৰে পৰা 4 দিনীয়াকৈ বিস্তৃত কাৰ্যসূচীৰে শিৱৰাত্ৰি পালন কৰা হৈছে। কালি অধিৱেশৰ জৰিয়তে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। প্ৰবাদ অনুসৰি চান্দ সদাগৰৰ দিনৰ পৰা এই মন্দিৰত শিৱ পূজা চলি আহিছে। একেদৰে গোৱালপাৰা চহৰৰ ফুটনাথ শ্মশানতো শিৱ পূজাৰ আয়োজন কৰা হৈছে। বজালী জিলাৰ কালদিয়া নদীৰ পাৰত থকা প্ৰায় 200 13 বছৰ পুৰণি বটবৃক্ষৰ তলত থকা শিৱথানত অঞ্চলটোৰ ৰাইজে শিৱৰাত্ৰি উপলক্ষে পূজা অৰ্চনাৰ আয়োজন কৰিছে। মৰিগাঁও জিলাৰ জাগীৰোডৰ ঐতিহাসিক গোহা দেউৰজাৰ দেওশাল চাৰিঘাই শিৱধামত যথাবিহিত পৰম্পৰাৰে শিৱৰাত্ৰিৰ আয়োজন কৰা হৈছে। আজি আমেৰিকাৰ পৰা অহা ছজনীয়া পৰ্যটকৰ দলে মন্দিৰ চৌহদ দৰ্শন কৰে। এই পূজাৰ আয়োজন সন্দৰ্ভত এয়া আমাৰ মৰিগাঁৱৰ সংবাদদাতা তালিম ফুকন।
আজিৰ পৰা মৰিগাঁও জিলাৰ বিভিন্ন শিৱ মন্দিৰত 3-4 দিনীয়া কাৰ্যসূচীৰে উলহ মালহেৰে শ্ৰী শ্ৰী শিৱৰাত্ৰিৰ আয়োজন কৰা হৈছে। মৰিগাঁও জিলাৰ ঐতিহাসিক জাগীৰোডৰ দেওশাল মন্দিৰত 4-দিনীয়া কাৰ্যসূচীৰে এই উৎসৱ অনুষ্ঠিত হৈছে। উল্লেখ যে জনজাতীয় প্ৰথাৰে এই দেওশাল মন্দিৰত পূজা অৰ্চনা কৰা হয়। আজি পুৱাৰ পৰা হাজাৰ হাজাৰ ভক্তৰ সমাগম হৈছে আৰু এই মন্দিৰলৈ এইবেলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা 6 গৰাকী বিদেশী পৰ্যটকে আহিছে শিৱৰাত্ৰি উৎসৱৰ লগত বিভিন্ন অনুষ্ঠান পৰ্যবেক্ষণ কৰিবলৈ। মৰিগাঁও জিলাৰ আন আন যিবোৰ শিৱ মন্দিৰ আছে, মহাদেউশাল, মহেশ ধাম ইত্যাদিত বৰ উলহ মালহেৰে শিৱ পূজা অৰ্চনা আজিৰ পুৱাৰ পৰা আৰম্ভ হৈছে আৰু ভক্তসকলে দেৱাদিদেৱ মহাদেৱৰ আৰাধনাৰ উদ্দেশ্যৰে সমবেত হৈছে।
শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল, তেজপুৰৰ মহাভৈৰৱ মন্দিৰ, গুৱাহাটীৰ শুক্ৰেশ্বৰ মন্দিৰ, পামহীৰ সীমাশংকৰ মন্দিৰ, সোমনাথ মন্দিৰৰ নেঘেৰী টিঙকে ধৰি বিভিন্ন স্থানত আজি যথাবিহিত ৰীতি নীতিৰে আছুতোষৰ আৰাধনা কৰা হৈছে। শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল প্ৰাংগণত মহাশিৱৰাত্ৰি পূজা আৰু কালিৰে পৰা 5-দিনীয়া মেলাৰ আয়োজন কৰা হৈছে। মহাদেৱৰ পূজা অৰ্চনাৰ বাবে শিৱদৌলত আজি পুৱাৰে পৰা হাজাৰ হাজাৰ ভক্তৰ আগমন ঘটিছে। জিলা প্ৰশাসনে অগণন লোকৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি পূজা নিয়াৰিকৈ পৰিচালনাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। শিৱৰাত্ৰিৰ লগত সংগতি ৰাখি প্ৰতি বছৰৰ দৰে এইবাৰো বৃহৎ মেলাৰ আয়োজন কৰা হৈছে। মেলাত 500ৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠানে অংশ লৈছে বুলি আমাৰ সংবাদদাতাই প্ৰকাশ কৰিছে। শিৱৰাত্ৰিৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে কাইলৈ শিৱসাগৰত স্থানীয় বন্ধৰ দিন ঘোষণা কৰিছে। তিনিচুকীয়া নগৰৰ মাকুম পথত থকা শিৱথান বৰডুবীৰ টিলিঙা মন্দিৰত শিৱৰাত্ৰি পূজা ভাগৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড় জিলাতো শিৱৰাত্ৰি পূজা ধৰ্মীয় ৰীতি নীতিৰে অনুষ্ঠিত হৈছে। ডিব্ৰুগড় মহানগৰৰ 5 আলিত থকা শিৱ মন্দিৰ, চৌকিডিঙি শ্মশানত থকা শিৱ মন্দিৰকে ধৰি বিভিন্ন অঞ্চলত শিৱৰাত্ৰি পালনৰ বাতৰি পোৱা গৈছে। নগাঁও জিলাৰ সাৰ্বজনীন শিৱ মন্দিৰতো শিৱৰাত্ৰি পালন কৰা হৈছে। নগাঁও চহৰৰ মালভোগ বাবা আশ্ৰম শিৱ মন্দিৰ, কলংপাৰ শিৱ মন্দিৰৰ উপৰি অন্যান্য স্থানত শিৱৰাত্ৰি পূজাৰ আয়োজন কৰা হৈছে। শিৱৰাত্ৰিৰ সৈতে সংগতি ৰাখি বৰাক উপত্যকাৰ প্ৰাচীন শৈৱ তীৰ্থ ভূপন তীৰ্থক্ষেত্ৰত ভূৱন মেলা আৰম্ভ হৈছে। শিৱৰাত্ৰি উপলক্ষে বহু তীৰ্থযাত্ৰীয়ে পৰম্পৰা অনুসৰি ভূৱন পাহাৰ বগাবলৈ আৰম্ভ কৰিছে। কাছাৰ জিলা প্ৰশাসনে তীৰ্থযাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে ব্যাপক ব্যৱস্থা গ্ৰহণ কৰিছে। আৰক্ষী প্ৰশাসনৰ উদ্যোগত এটা অস্থায়ী নিয়ন্ত্ৰণ কক্ষও মুকলি কৰা হৈছে। কাছাৰ জিলাৰ শিলচৰৰ অন্নপূৰ্ণা মন্দিৰ, তাৰাপুৰ শিৱবাৰী, অম্বিকেশ্বৰ মন্দিৰ, শিলচৰ শ্মশানঘাটকে ধৰি বিভিন্ন স্থানৰ শিৱ মন্দিৰসমূহত ভক্তসকলে ধূপ দীপ নৈবেদ্যৰে ভোলানাথৰ আৰাধনা কৰিছে। নিখিল বড়ো ছাত্ৰ সন্থা এপছুৱে আজি সংগঠনটোৰ 59 সংখ্যক প্ৰতিষ্ঠা দিৱস ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে পশ্চিমবংগতো উদযাপন কৰে। চিৰাং জিলাৰ ভিৰানগাঁও হাইস্কুল খেলপথাৰত এপছুৱে বিভিন্ন কাৰ্যসূচীৰে কেন্দ্ৰীয়ভাৱে দিৱস উদযাপন কৰে। অনুষ্ঠানৰ পতাকা উত্তোলন কৰি দিয়া ভাষণত এপছুৰ সভাপতি দীপেন বড়োৱে বড়ো জনগোষ্ঠীৰ সৰ্বাংগীন উত্তৰণৰ ক্ষেত্ৰত এপছুৱে পালন কৰি অহা ভূমিকাৰ কথা উল্লেখ কৰে। অনুষ্ঠানত কোকৰাঝাৰ সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰী, বিজনী কলেজৰ সহযোগী অধ্যাপক ডঃ গৌগম ব্ৰহ্ম কছাৰীকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। 2020-21 বৰ্ষৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটাসমূহ আজি কিছু সময় পাছতে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হ'ব। অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ কথা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু সাংস্কৃতিক মন্ত্ৰী বিমল বৰাইও অনুষ্ঠানত ভাগ ল'ব। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰই নামিবিয়াক জয়ৰ বাবে 2 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। আমেৰিকাই টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 4 উইকেটৰ বিনিময়ত 199 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত নামিবিয়াই আমালৈ বাতৰি অহাৰ পৰলৈ 6 অভাৰত 1 উইকেট হেৰুৱাই 58 ৰাণ কৰি খেলি আছে। প্ৰতিযোগিতাত আজি কলম্বোৰ আৰ প্ৰেমাদাসা ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। মৰিগাঁও, নগাঁও আৰু হোজাই জিলাত আজি আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ। নগাঁও চহৰত মুখ্যমন্ত্ৰীৰ কেইবাটাও প্ৰকল্প উদ্বোধন। মহাশিৱৰাত্ৰি উপলক্ষে আজি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেৱাদিদেৱ মহাদেৱৰ আৰাধনা। আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ নামিবিয়াক জয়ৰ বাবে 2 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই।